পিতৃ আজি বচনৰ কাৰণে আমি আপোনাৰ ওচৰত কৃতজ্ঞ আৰু মই প্ৰাৰ্থনা কৰোঁ যে ই আমাৰ জীৱনত প্ৰভাৱিত কৰিব। আজি যদি মই মঞ্চৰ ওপৰলৈ আহিলোহেঁতেন আৰু তোমালোকক নক'লোহেঁতেন যে আজি কি বিষয়ৰ ওপৰত শিকাম, তাৰ পৰিৱৰ্তে এয়া ক'লোহেঁতেন আৰু মই এসপ্তাহতে গম পালোঁ যে মোৰ হৃদয়ত বেমাৰ আছে। অহ, আৰু সত্য কথাটো হ'ল যে এয়াই যে মোৰ হৃদয়ৰ বেমাৰ আছে আৰু তোমালোকৰো আছে। ইয়াত থকা সকলো ব্যক্তি আৰু মোৰ হৃদয় একেটা অৱস্থাতে আছে আৰু প্ৰতিবাৰে যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গৈ চেক আপ কৰোৱাওঁ, যি মই বছৰত এবাৰ কৰোৱাওঁ, তেওঁলোকে সদায় মোৰ হৃদয় পৰীক্ষা কৰাৰ মই বিশ্বাস কৰোঁ যে এগৰাকী যীশু ভক্তই নিজৰ হৃদয়ৰ স্বাস্থ্যৰ পৰীক্ষা বেছিকৈ কৰিব লাগে। কাৰণ এয়া সঁচা আৰু আচৰিত কথা যে আমি সকলোৱে নিয়মপূৰ্ণ কৰিব লাগে আৰু সেইবোৰে যীশুৰ বাবে কাম কৰিব পাৰে যি আমি কৰোঁ, কিন্তু তথাপিও আমাৰ হৃদয়ত লাহে লাহে কিবা সোমাই যায় যিয়ে আমাক দুখ দিয়ে আৰু বেলেগকো দুখ দিয়ে। কাৰণ আমাৰ যি হয় সেয়া বাহিৰ হ'ব লাগে আৰু যিমান সোনকালে আমি হৃদয়ৰ কিবা বেয়া অৱস্থা বিচাৰি উলিয়াই তাক ঠিক কৰোঁ আমাৰ কাৰণে সিমানে ভাল হয়। আমি জীৱনৰ বেয়া বস্তুবোৰৰ পৰা মুক্ত হোৱাৰ পৰা যিমান দেৰি কৰিম সেয়া সিমানেই গভীৰলৈ সোমাই যায় আৰু সিমানে কঠিন হয় সেইবোৰৰ লগত মোকাবিলা কৰিবলৈ। সেয়ে আমি এই সপ্তাহৰ বহুত সময় দিন কথা পতাত নিজৰ অন্তৰৰ বিষয় অৱস্থাবোৰৰ বিষয়ে আৰু এই বিষয়ে যে ঈশ্বৰে কিদৰে আমাৰ হৃদয়ৰ জোখ লয়, জীৱনত আমি পৰীক্ষা দি থাকোঁ সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ। এনেকুৱা নহয় যে ঈশ্বৰে আমাৰ সহন শক্তি পৰীক্ষা ল'বলৈ আমাৰ লগত খেলি আছে। ঈশ্বৰে আমাৰ পৰীক্ষা লয় এয়া জানিবলৈ যে আমাৰ হৃদয়ত কি চলি আছে, কাৰণ তেওঁ আগতে সকলো জানে। তাৰোপৰি তেওঁ বিচাৰে যে তেওঁ চাই যে আমি কি কৰি আছোঁ। আৰু বহুতবাৰ আমি তাৰ পৰা আচৰিত হওঁ যি ভিতৰত থাকে আৰু এনেকৈ এইদৰে হৈ থাকে। আমি কওঁ বিশ্বাস নহয় যে মই সেয়া কৰিছিলোঁ। আৰু তেওঁ আমাক দেখুৱাব বিচাৰে এইবোৰ যাতে আমি ইয়াৰ মুখামুখি হ'ব পাৰোঁ আৰু সেইদৰে আগবাঢ়িব পাৰোঁ। সত্যই আমাক মুক্ত কৰি দিয়ে। আমি কেতিয়াও অন্ধকাৰত মুক্তভাৱে বাস কৰিব নোৱাৰোঁ। যিবোৰ তেওঁ আমাৰ জীৱনত লুকুৱাব পাৰে তেওঁ সেয়া নিয়ন্ত্ৰণ কৰে, কিন্তু যেতিয়াই পোহৰলৈ আহে আৰু বাহিৰ হয় যদি আমি তাক সঠিকভাৱে চাব বিচাৰোঁ আৰু ঈশ্বৰে সংযতভাৱে মীমাংসা কৰাটো বিচাৰে, তেন্তে আমি স্বাধীনতাৰ নতুন পৰ্যায় আৰু শক্তিৰ নতুন পৰ্যায়লৈ যাওঁ আৰু এটা নতুন পৰ্যায়। আমিন। হে হিতোপদেশ 4:23, সকলোতকৈ বেছি নিজৰ মনৰ ৰক্ষা কৰা, কাৰণ জীৱনৰ সকলো ধৰণৰ মূল সুদ হ'ল এইবোৰেই। আহা ইয়াৰ ওপৰত আলোচনা কৰোঁ। ইয়াত এনেকুৱা কোনো নাই যিয়ে তোমাৰ হৃদয় ৰক্ষা কৰিব। এয়া লিখাও নাই যে ঈশ্বৰে তোমাৰ হৃদয় ৰক্ষা কৰিব, জয়সে তোমাৰ হৃদয় ৰক্ষা কৰিব, তোমাৰ পাদ্ৰীয়ে এয়া কৰিব। নিজৰ মনৰ ৰক্ষা কৰা এয়া দায়িত্ব যে আমি সকলোৱে গ্ৰহণ কৰিব লাগে। যদি তুমি আজি ইয়াত বেলেগ একো নিশিকা, তেন্তে ইমানখিনি বুজি লোৱা যে তোমাৰ দায়িত্ব নিজৰ মনটোক ৰক্ষা কৰা। আৰু মই তোমালোকক ক'ব খোজোঁ যে এয়া পূৰ্ণকালীন কাম, কাৰণ আমি নাজানো যে কোনদিনা আমাৰ লগত কি হ'ব। আমি নাজানো যে আমাৰ কোনোবাই কিবা ক'ব যাৰ বাবে মুখ লাগিব আৰু হঠাৎ আমাৰ হৃদয়ত এক ঘা হ'ব আৰু আমি মুখামুখি হ'ব লাগিব। আমি নাজানো যে কোনে কেতিয়া আমাক নিৰাশ কৰিব, বিশ্বাসঘাতকতা কৰিব আৰু দৰকাৰ সহায় নকৰিব, বা তুমি একেবাৰে গম নাপাবা। মানে মই ক'ব খুজিছোঁ তুমি একোৱে নাজানা যে বাহিৰত সকলোৱে কি কৰিব খুজিছে। আৰু মই জানো সেই মই একেৰাহে পবিত্ৰ আত্মাৰ লগত কাম কৰি থাকিব লাগে যাতে আমাৰ হৃদয় সঠিক অৱস্থাত থাকে। মোৰ মতে এয়া বোধ হয় চৰ্ত সাপেক্ষে তোমাৰ বাবে হ'ব সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ, অন্য একো নহ'ব। ঈশ্বৰৰ সৈতে চলনাৰে এনেকুৱা কিবা হৈছে যি মোৰ জীৱন পৰিৱৰ্তনৰ প্ৰমাণ হৈছে। যেতিয়া মই কেৱল ঈশ্বৰৰ হাতৰ সন্ধান কৰাৰ পৰিৱৰ্তে তেওঁৰ মুখখনৰ সন্ধানৰ মহত্বৰ বিষয়ে শিকিছিলোঁ, সেয়াই গুৰুত্বপূৰ্ণ কথা আছিলে শিকিবৰ বাবে। কাৰণ ঈশ্বৰৰ উপস্থিতি বহুমূল্য হয়, কেৱল সেয়াই নহয় যে আমাৰ বাবে কৰিব পাৰোঁ, সেয়া মোৰ বাবে দৰকাৰীয়ে, কিন্তু তাৰ ভিতৰত আছিলে ভিতৰুৱা জীৱন আৰু এয়া শিকিবলৈ যে সেই জীৱন সঁচাকৈ মোৰ ভিতৰত আছে। আৰু তুমি এয়া জানানে যে তোমাৰ পৰিস্থিতি তোমাৰ প্ৰকৃত জীৱন নহয়। জীৱন এয়া নহয় যে তুমি কেনেদৰে ঘৰত থাকা, কেনেকুৱা চাকৰি কৰা, বা জমা খাতাত কিমান টকা আছে, কিয়নো তোমাৰ লগত এই সকলোবোৰ থকাৰ পাছতো তুমি দুখী হ'ব পাৰা। পৃথিৱী দুখীয়া ধনীৰ অভাৱ নাই, সফল দুখীয়া মানুহৰ অভাৱ নাই, এনেকুৱা মানুহৰ অভাৱ নাই যি ডাঙৰ ঘৰত থাকে আৰু বহুত দুখত থাকে। মই ক'ব খুজিছোঁ যে জীৱনত ভাল বস্তু উপভোগ কৰাটো কোনো বেয়া কথা নহয়, ঈশ্বৰে আমাক আশীৰ্বাদ দিব বিচাৰিছে, কিন্তু সেয়া তোমাৰ প্ৰকৃত জীৱন নহয় আৰু তোমাৰ আচল জীৱন সেয়াই যি তোমাৰ ভিতৰত আছে আৰু বিস্ময়কৰ যে তুমি কিমান প্ৰসন্ন হ'ব পাৰা অত্যাধিক বেয়া পৰিস্থিতিৰ মাজতো আৰু তুমি কিমান শান্ত হ'ব পাৰা এই হুলস্থুলৰ মাজতে যি আজি গোটেই বিশ্বতে বিয়পি আছে, যদি তুমি জানিলাহেঁতেন যে নিজৰ হৃদয়ক কেনেদৰে ৰাখিব লাগে ভাল অৱস্থাত। কোনোবাই আমিন ক'বনে? মঠিয়ে লিখা শুভবাৰ্তা 5:8 মতে তেওঁলোক ধন্য যাৰ মন শুদ্ধ, কাৰণ তেওঁলোকে ঈশ্বৰক দেখা পাব। এইটো বৰ ভাল। তুমি ঈশ্বৰক শুনিব বিচাৰা নেকি? অন্তৰখন শুদ্ধ কৰি ৰাখা। ঈশ্বৰৰ ৰহস্য জানিব বিচাৰিছা? নিজৰ অন্তৰখন শুদ্ধ কৈ ৰাখা আৰু তেওঁলোক ধন্য যাৰ মন শুদ্ধ, কাৰণ তেওঁলোকে ঈশ্বৰক দেখা পায়। এয়া দৰকাৰী নহয় যে ইয়াৰ অৰ্থ হ'ব যে আমি তেওঁক নিজৰ চকুৰে দেখা পাম, কিন্তু তেওঁৰ উপস্থিতিৰ কথা আমি সকলোৱে জানো। পিতৰ পত্ৰ 3:3-4 আমাক কয় যে কিমান দৰকাৰী ভিতৰৰ মানুহজন ঈশ্বৰৰ কাৰণে। আহা ইয়াক স্ক্ৰীণত চাওঁ আৰু তোমাৰ ৰূপসজ্জা দেখনীয়াৰ হওক, অৰ্থাৎ সঠিকভাৱে চুলি বান্ধা আৰু সোণৰ গহনা নতুবা ভিন্ন ভিন্ন কাপোৰ পিন্ধোতে সীমিত নাথাকিবা, কাৰণ তোমাৰ লুকাই থকা আৰু গুপ্ত মনুষ্যত্ব, নম্ৰতা আৰু মনৰ হীনতাক অবিশ্বাসী ৰূপেৰে সুসজ্জিত কৰা আৰু এক শান্ত আত্মা যি ব্যাকুল আৰু চিন্তাগ্ৰস্ত নহয়, কাৰণ ঈশ্বৰৰ দৃষ্টিত এয়া মূল্য অধিক। আৰু এইটোৱে হৈছে, মই কিছু সময়ৰ বাবে কেৱল স্ত্ৰীসকলৰ লগত কথা পাতিব বিচাৰোঁ, কাৰণ মই জানো আমি বেছি সময় লওঁ সাজোন কাচোনত যদি বেছিভাগ পুৰুষৰ লগত তুলনা কৰি চাওঁ। সকলোৰে লগত হয়তো নহয়, কিন্তু কিছুমানৰ লগত হয়। যেনে এটা উদাহৰণস্বৰূপে, দেৱীৰ সদায় ৰাতিপুৱা সাজোহতে বহুত সময় লগাওঁ, কিন্তু ইমান নহয় যিমান মই লগাওঁ। আৰু মই জানো যে যদি আমি ইমান সময় লগাওঁ নিজৰ হৃদয় খুলিবলৈ, যিমান আমি চেহেৰা জুখিবলৈ কৰোঁ, তুমি জানা আমি কেনে যি আইনাৰ সন্মুখেৰে যাওঁ এবাৰ জুমি চাই যাওঁ, আমি আমাৰ পকেটতো ৰাখোঁ, মই মঞ্চত উঠাৰ পূৰ্বে বাহিৰত মই নিজকে এবাৰ চাই লওঁ। মই ক'ব খুজিছোঁ মহোটলত সাজু হ'লোঁ, তাৰ পৰা ওলোৱাৰ আগতে আকৌ চালোঁ, মই নিজৰ কাপোৰ চালোঁ, মেকআপ চালোঁ, বাৰু চাই থাকিলোঁ, চেক 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 চেক। বাৰু আমি এইটো সদায় কৰোঁ। মই ক'ব খুজিছোঁ মই ইয়াত আহি পাওঁতে এখন আইনা আছিলে, মই নাজানো গ্ৰীণ ৰুম বুলি কিয় কোৱা হয়, কেতিয়াও সেউজীয়া নহয় সেইটো। বাৰু মই তাত আইনাখনক নিজকে চালোঁ, তাৰপৰা ওলাই অহাত সৰু আইনা এখন দেখি আকৌ ভালদৰে চালোঁ, তাত থিয় হয় মই সোনকালে উলিয়ালোঁ যাতে তাত যোৱাৰ আগতে এবাৰ চাই লওঁ। যদি আমি ইমান কষ্ট কৰিব পাৰোঁ এয়া চাবলৈ যে আমি কেনেকুৱা দেখিছোঁ, বা আমাৰ দেখিবলৈ সকলো ঠিক আছেনে, ওঠ সেউজীয়া বা বিয়পি আছেনে, কাণফুলি ঠিক ঠাইত আছেনে নাই, সকলো ঠিকে আছেনে, জীৱ বন্ধ হৈ আছেনে নাই, তাৰ পাছত হঠাতে হৃদয়ৰ পৰীক্ষা কৰাত কিছু সময় ল'ব পাৰোঁ। কাৰণ সত্য এয়াই যে ঈশ্বৰৰ সদায় ইমান প্ৰভাৱিত নহয় মোৰ কাপোৰক লৈ, আচলতে তেওঁ যি দেখে সেয়া শত্ৰুৱেও দেখে, আৰু মই আত্মিক ৰূপত কেনেদৰে সুসজ্জিত হৈ আছোঁ। মই বিচাৰোঁ যে তোমালোকে সঁচাকৈ বুজি লোৱা যে আত্মিক ৰাজ্য সিমানেই আচল যিমান প্ৰাকৃতিক জগতখন। আমি সেয়া চাব নোৱাৰোঁ তাৰমানে এয়া নহয় যে সেয়া নাই। আমি বেছি মন দিয়া উচিত আমাৰ ভিতৰৰ জীৱনটোক আৰু নিজৰ ধাৰণাবোৰত আৰু নিজৰ দৃষ্টিভংগীবোৰত। আমিন। তোমালোক সকলোৱে ইমানলৈ বুজি পাইছানে? এতিয়া আমাৰ হৃদয়ত অন্তৰ্ভুক্ত হৈ আছে, যেতিয়া আমি হৃদয়ৰ কথা কওঁ তাত অন্তৰ্ভুক্ত হৈ আছে ভাৱধাৰাবোৰ, আমাৰ সম্পূৰ্ণ আত্মিক জীৱন, মানসিক জীৱন আৰু আমাৰ শাৰীৰিক জীৱন। সেয়া আটাইতকৈ ভিতৰৰ বা আটাইতকৈ বেছি গুপ্ত অংশ আমাৰ জীৱনৰ, আৰু আমাৰ সকলোতকৈ গভীৰ অংশ হ'ল আমাৰ হৃদয়। সেই সকলোবোৰ যি মই এটা কথা ঈশ্বৰৰ পৰা শিকিছিলোঁ আৰু মোৰ এতিয়াও মনত আছে, মই মোৰ ঘৰৰ ক'ত বহিছিলোঁ, কোনখন চোফাত বহিছিলোঁ, সেই সময়ত কিছুমান মানুহক মই ঘৰত বাইবেল অধ্যয়ন কৰাইছিলোঁ। আমাৰ এটা বহুত ডাঙৰ সপোনৰ এখন আঁচনি আছিলে, কিন্তু সেই অৱস্থানৰ পৰা বহুত বহুত দূৰত আছিলোঁ য'ত আজি মই আছোঁ। সেই সময়ৰ পৰা 3টা সন্তান আছিলে আৰু মোৰ উদ্দেশ্য আছিলে সিহঁতক দুপৰীয়া সদায় টোপনিত যোৱালৈকে কিছু ঘণ্টা অধ্যয়ন কৰি থাকিব পাৰোঁ, কাৰণ মই অনুভৱ কৰিছিলোঁ যে মোৰ জীৱনত এক নিমন্ত্ৰণ আছে আৰু মই বাইবেল স্কুলত যাব নোৱাৰোঁ। মোৰ 3টা সন্তান আছিলে, সেইকাৰণে মই অধ্যয়ন কৰিছিলোঁ আৰু প্ৰতিদিনে পবিত্ৰ আত্মাৰ স্কুলত সেই প্ৰথম কথাবোৰত এক যি ঈশ্বৰে মোক শিকাইছিলে আৰু মোৰ ধাৰণা মতে যি বহুত গুৰুত্বপূৰ্ণ আমাৰ জীৱনৰ বাবে আৰু সেইবোৰ যি আমি বাৰে বাৰে শিকিব লাগে, সেই উদ্দেশ্যবোৰৰ মহত্ব। কাৰণ আমাৰ কামৰ পৰা উদ্দেশ্য উমান নাপায়। মন দিয়া যে উদ্দেশ্যৰ অৰ্থ এয়া নহয় যে আমি কি কৰোঁ তাৰ পৰিৱৰ্তে আমি কিয় কৰিব লাগে। আৰু বাইবেলত স্পষ্টকৈ কোৱা আছে কৰিন্থিয়াবিলাকৰ পত্ৰ 3:13-15, আমি যি পঢ়িম, আমি যেনেকৈ ভাল কাম নকৰোঁনো কিয় যদি সেয়া আমি ভুল উদ্দেশ্যৰে কৰোঁ তেন্তে সেই কাম ঈশ্বৰৰ দ্বাৰা স্বীকৃত নহয় আৰু আমি তাৰ ফল নাপাওঁ। মই আচৰিত হওঁ কেনেকৈ বহুত মানুহে নিজৰ জীৱন কটাই বেলেগক প্ৰভাৱিত কৰাবলৈ চেষ্টা কৰি নিজৰ সকলো ভাল আৰু পুণ্য কামৰ দ্বাৰা, আৰু নিৰ্ণয়ৰ দিনা যেতিয়া সেই কাম পাৰ হৈ যায় পিছৰ চকুবোৰৰ মাজেৰে যি মই জানো যীশু বুলি যেতিয়া তেওঁ জুইৰ মাজেৰে পাৰ হয় সেয়া সঁচাকৈয়ে চাই হৈ যায় বেলেগ ধৰণেৰে। কৰিন্থিয়াবিলাকৰ প্ৰতি পত্ৰ 3:13, সেয়ে আমাৰ মাজৰ পৰা প্ৰত্যেকৰে কাম স্পষ্ট আৰু খোলাকৈ প্ৰগতিৰে হৈ যাব তেওঁৰ প্ৰকৃত উদ্দেশ্য সন্মুখত আহিব, কাৰণ তেওঁ প্ৰভুৰ দিনত সেয়া ক'ব, কাৰণ জুইৰ লগত উপস্থিত হ'ব আৰু সেই জুয়ে সকলো কাম জুখি চাব যে কেনেকুৱা, যাৰ কাম তাৰ ওপৰত তৈয়াৰ স্থিৰ হ'ব আৰু তেওঁৰ চেষ্টাৰ যিকোনো ফল বাছি যাব পৰীক্ষাৰ পাছত তেওঁলোকে হাজিৰ পাব। আৰু যদি কামৰ পাছত পৰীক্ষা জ্বলি যায় তেন্তে তেওঁৰ হানি হ'ব, সেই সকলোবোৰ আৰু পুৰস্কাৰ হেৰুৱাব। কিন্তু তুমি যদি বাছি যাবা জুই জ্বলি থাকোঁতে আমি আমাৰ কামৰ দ্বাৰা মুক্তি নাপাওঁ, তাৰ পৰিৱৰ্তে আমাৰ মুক্তি আধাৰিত হয় ঈশ্বৰৰ দয়া আৰু কৃপাৰ ওপৰত আৰু যীশুখ্ৰীষ্টৰ বৈ থকা তেজৰ ওপৰত আমি স্বৰ্গত পুৰস্কাৰ পাওঁ সেই পবিত্ৰ কামবোৰৰ যিবোৰ আমি এই পৃথিৱীত কৰোঁ কিন্তু মাথো পবিত্ৰ কামৰ বাবে, মাথো এইবোৰে যি আমি সঁচা কাৰণত কৰোঁ, ভুল কাৰণ কি হ'ব পাৰে। আৰু এনেদৰে মঠিত লিখা শুভবাৰ্তা স্বৰ পৰা আমি অলপ জ্ঞান পাওঁ, সেই অনুসৰি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ নিজৰ আটাইতকৈ গুপ্ত কোঠাটোলৈ যাওক য'ত কোনো অহা যোৱা কৰিব নোৱাৰে আৰু প্ৰাৰ্থনা কৰা যে তোমাৰ প্ৰাৰ্থনা গুপুতে থাকক যাৰ তোমাৰ স্বৰ্গীয় পিতৃয়ে তোমাক খোলাকৈ পুৰস্কাৰ দিব পাৰে। ইয়াৰে একো নহয়, কোৱা হয় যে মুকলিকৈ প্ৰাৰ্থনা কৰাটো বেয়া, তাৰ পৰিৱৰ্তে এয়া যে সকলোৱে কে দেখুওৱাৰ নিমিত্তে কৰা প্ৰাৰ্থনা ভুল। আৰু এয়া লিখা আছে যে যেতিয়া তুমি ভাল কাম কৰা এইকাৰণে নকৰিবা যে সকলোৱে তোমাক ভাল বুলি ভাবক, আৰু যদি আমি নিষ্ঠাবান হওঁ আৰু নিজৰ লগত নিষ্ঠাবান হোৱা সঁচাকৈয়ে বহুত কঠিন। যেতিয়া তুমি এনেকুৱা ধৰণৰ সভালৈ আহা তুমি চিনি পোৱা সকলো মানুহৰ বাবে ভাবা যিবোৰ ইয়াত থাকিব লাগে। তুমি কোৱা যদি অমুক অমুক ব্যক্তি ইয়ালৈ আহিলেহেঁতেন, যদি মোৰ সন্তান ইয়ালৈ আহিলেহেঁতেন, শুভবাৰ্তা এয়াই যে তুমি ইয়াতে আছা, ঈশ্বৰে তোমাক ইয়ালৈ আহিছে সেয়ে তোমাৰ বাবে, বেলেগ মানুহৰ কথাক লৈ সত্যৰ মুখামুখি হ'বলৈ সহজ নিজৰ ক্ষেত্ৰত সত্যৰ মুখামুখি হোৱা সহজ নহয়, কিন্তু আমি যদি সেয়া কৰিব পাৰোঁ তেন্তে আমি এক নতুন স্তৰলৈ যাম। সেয়ে যদি আমি নিজৰ লগত নিষ্ঠাবান হওঁ আমি স্বীকাৰ কৰিব লাগিব যে যেতিয়ালৈ আমি বেছি জ্ঞান প্ৰাপ্তি নকৰোঁ আৰু বেছি শিকিবলৈ ঈশ্বৰৰ লগত বহুবাৰ যুদ্ধ কৰিবলগীয়া হয় আৰু আমি সঁচাকৈ ইজনে সিজনক প্ৰভাৱিত কৰিবলৈ বিচাৰোঁ। ইমান নজনা নহ'বা, মোৰ লগত এনেকুৱা কৰিবলৈ চেষ্টা নকৰিবা, তোমালোক সকলোৰে চেহেৰা এনেকুৱা। সত্য এয়াই যি বিগত 2-3 বছৰত এই নিৰ্ণয়লৈ আহিছোঁ যে আমি সঁচাকৈ এনেকুৱা চেহেৰা নেদেখুৱাবা। আমি স্বাধীনতাৰ প্ৰকৃত অৰ্থ জানিলোহেঁতেন যদিহে আমি অন্য মানুহক প্ৰভাৱিত কৰিবলৈ দৰকাৰ অনুভৱ কৰিলোহেঁতেন, আমি সঁচাকৈয়ে স্বাধীন হওঁ যেতিয়া আমি যি কৰিলোহেঁতেন প্ৰভুৰ কাৰণে কৰিলোহেঁতেন। আমি প্ৰভুক প্ৰেম কৰোঁ আৰু এয়া গুৰুত্ব দিওঁ যে তেওঁ কিভাৱে আৰু বেলেগে কি কয় সেয়া গুৰুত্ব নিদিলোহেঁতেন আৰু কি কাম কৰে সেয়ে আমি আৰম্ভ কৰিব লাগে যদি আমি বিচাৰোঁ আমাৰ হৃদয় শুদ্ধি হৈ থাকক আমি উদ্দেশ্যবোৰ বুজি আৰম্ভ কৰিব লাগে মই পৰামৰ্শ দিওঁ যে তুমি আহিবলগীয়া সপ্তাহটোত সময় উলিয়াই নিজৰ লগত সাক্ষাৎ হোৱা নিজৰ কেলেণ্ডাৰত লিখি লোৱা নিজকে আধা দিনৰ এপইণ্টমেণ্ট দিয়া যদি তুমি নিজকে ইমান সময় সহ্য কৰিব নোৱাৰা তেন্তে অলপ অলপকৈ সময় কটোৱা মই ব্যক্তিগতভাৱে নিজৰ লগত সময় কটাবলৈ ভাল পাওঁ কিন্তু সেই অৱস্থিতিত যাবলৈ কিছু সময় লাগিলে নিজৰ লগত এবাৰ দেখা কৰা মই বিচাৰোঁ তুমি সেইবোৰ লিখা যি কৰা তাৰপিছত নিজকে সোধা মই এনেকুৱা কিয় কৰোঁ মোৰ এটা কথা মনত ৰাখা যদি তুমি সঁচা বুলি ভাবা তুমি অতি ব্যস্ত থকাৰ দৰকাৰ নহ'ব কাৰণ তুমি সেই 4 ঘণ্টাৰ হিচাপত বহুত কাম উলিয়াব পাৰা কাৰণ বেছিভাগ সময় আমিও নাজানো আমি তেওঁক কিয় এনেকুৱা কৰোঁ কোনোবাই এয়া মোৰ পৰা বিচাৰিছিলা আৰু মই তোমালোকক দুখ দিব বিচৰা নাছিলোঁ আৰু সেয়া মই তেনেকুৱা কৰিলোঁ কোনোবাই মোৰ পৰা আশা কৰিছিলে মোৰ ইয়াৰ পৰা বেয়া পোৱা আৰু ঘৃণা উপজিব আৰু মই অনুভৱ নকৰোঁ যে ঈশ্বৰে মোৰ পৰা এইটো বিচাৰে বা আমি নকৰাটো জানানে মই এইকাৰণে কাম কৰিছিলোঁ কাৰণ জানিছিলোঁ কি চলি আছে মোৰ কৌতূহল হৈছিলে মই সঁচাকৈ কৈছোঁ মই দল আৰু কমিটিত অন্তৰ্ভুক্ত হৈছিলোঁ কাৰণ জানিছিলোঁ কি চলি আছিলে মই কথা পাতি আছোঁ গীৰ্জাৰ দল আৰু কমিটিৰ বিষয়ে মই নিজৰ স্বামীক বহুত নিবেদন কৰিছোঁ বহুত হেঁচা দিছোঁ যাতে গীৰ্জাৰ সন্ধানত সন্ধান হওঁ আৰু দেৱে একেবাৰে এইবোৰ বিচৰা নাছিলে ইয়াৰ কাৰণ এয়াই যে আচলতে কাকো প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা নাছিলে তেওঁ ঈশ্বৰৰ কাৰণে নিজৰ জীৱনক ভাল পাইছিলে কিন্তু মই জানিব বিচাৰোঁ যে কি চলি আছে মই বিচাৰিছিলোঁ তেওঁ সদস্যৰ সভালৈ যাওক আৰু ঘৰলৈ আহি মোক সকলো কওক তুমি জানো আচৰিত হ'বা যে তুমি নিজৰ বিষয়ে কি জানিবা যদি তুমি হয় সঁচাকৈ সঁচাকৈয়ে নিষ্ঠাবান হয় মই পাৰ্লাৰ সম্পৰ্কীয় এটা কাহিনী প্ৰায়ে শুনাওঁ আহা এয়া তেতিয়াৰ কথা যেতিয়া সকলোৱে নকল হীৰা যীশু দিনত লগাইছিলে কোনোবাই সেই যীশুৰ পিন মনত ৰাখিছানে ঠিক আছে কাৰোবাৰ লগত এতিয়াও আছে হয় সেয়ে মই পাৰ্লাৰত সেয়া লগাইছিলোঁ আৰু তাত এগৰাকী নাৰী তেওঁৰ বহুত পচন্দ হ'ল আৰু এনেকৈ ক'লে যে বা এইটো সঁচাকৈ ভাল মোৰ শুশ্ৰূষা কৰি থকা নাৰী এগৰাকীয়ে ক'লে যে তেওঁ কেঞ্চাৰ হস্পিটেলৰ এখনৰ নাৰ্ছ আছিলে তেতিয়া স্ত্ৰীগৰাকীয়ে মোক ক'লে আচলতে মই এগৰাকী যীশু ভক্ত কিন্তু মোৰ এটা বিপদ আছে মই যীশুৰ বিষয়ে মানুহক ক'বলৈ বহুত বছৰ ভাল পাওঁ কিন্তু হস্পিটেল এৰাৰ কোনো অনুমতি নাছিলে এয়া শুনি মই ভাবিলোঁ যদি তেওঁৰ ওচৰত এই পিনটো থাকিলেহেঁতেন তেতিয়া তেওঁ বেমাৰীবোৰলৈ মূৰ নোদোৱালেহেঁতেন তেতিয়া যীশুৰ নাম দেখা পালেহেঁতেন তুমি এইখিনি বুজি পাইছানে আৰে সেই নামেৰে মই তেওঁৰ ওচৰত ভাল হ'লত আৰু সেয়ে মোৰ ধাৰণা হ'ল ক'লো মই দি দিলোঁ ইহঁতৰ নিজৰ সেইদিন আৰু মই অনুভৱ কৰিলোঁ যে সেইফালে এয়া কৰিব লাগে আকৌ ভাবিলোঁ মই এনেকৈ কৰিম যদি ই মোতকৈ আগত ওলাই যায় তেতিয়া প্ৰায় সেইখিনি সময়তে মোৰ মেনিকিউৰ কৰি থকা ছোৱালীজনী থিয় হৈ ক'লে ক্ষমা কৰিবা জয়েস এটা পাউডাৰ শেষ হৈ গ'ল যি আমি ব্যৱহাৰ কৰোঁ আমাৰ গুণামন ওচৰতে আছে মই দৌৰি তালৈ যাওঁ আৰু অলপ বেছিকৈ লৈ আহোঁ আৰু মই 1 মিনিটতে উভতি আহিম তেওঁ মোক আৰু সেই নাৰীগৰাকীক অকলে এৰি থৈ গুচি গ'ল ঈশ্বৰে মোক বঢ়িয়া সুযোগ দিলে এয়া ক'বলৈ যে মই সঁচাকৈ অনুভৱ কৰিছোঁ যে ঈশ্বৰে বিচাৰে মই তোমাক এইটো দি দিওঁ আৰু তেওঁ ইয়াৰ বিষয়ে মোক কৈছে আৰু ধৰ্মই মোক নিজৰ কাম কৰিব নহয় মই সেই দ্বিতীয় নাৰীগৰাকীক অহালৈকে ৰ'লোঁ কাৰণ মোৰ মনত এয়া তৰ্ক চলি আছিলে যে সেই দ্বিতীয় নাৰীগৰাকীৰ বহুত লাভ হ'লহেঁতেন যদি মোক এয়া দি থকা দেখে আৰু তেওঁ বুজি পায় যে দিয়াটো যীশু ভক্তসকলৰ জীৱনৰ এক অংশ আৰু তেওঁ দিয়াৰ বাবে উঠা পাব মই বহুত দুৰ্বক আৰু কামিলা হৈ আছিলোঁ যেতিয়া মই তাৰ পৰা ওলালোঁ প্ৰভুৱে ক'লে আশা কৰিছোঁ তুমি আনন্দ লাভ কৰিছা কাৰণ তুমি মাথো সেয়াই ফল পাবা তেতিয়া মোৰ চকু খোলকালে আৰু মই ক'লোঁ হে প্ৰভু মই শৰীৰৰ দ্বাৰা পৰিচালিত হৈছিলোঁ মই বিশ্বাস কৰিছোঁ যে তুমি বেছি সময় ভাবিবলগীয়া নহয় এইবোৰ কথাৰ সন্ধান উলিয়াবলৈ নিজৰ জীৱনত আমি বিচাৰোঁ মানুহে আমাক চাওক আমাৰ কথা মন কৰক আমাৰ প্ৰশংসা কৰক আৰু আমাৰ প্ৰতি কৃতজ্ঞ হওক আমি বিচাৰোঁ কোনে আমাৰ কোঠা যোগাৰ কৰোঁ আমাৰ আগে পিছে ঘূৰক এইবোৰ ঠিক হ'লহেঁতেন যদি ঈশ্বৰে তোমাক সেৱা দিলেহেঁতেন কিন্তু যদি তুমি নিজেই চালুকীয়াৰে এইবোৰ আদায় কৰা তাৰ পাছত তুমি পুৰস্কাৰটো হেৰুৱা। মই নিবিচাৰোঁ যে মোৰ সময় ব্যৰ্থ হওক আৰু মই পুৰস্কাৰ হেৰুৱাওঁ। সেইকাৰণে মই তোমালোকক ইয়াক ক'বলৈ আহিছোঁ আৰু মই একেবাৰে সঁচা কৈছোঁ যে মই তোমালোকক প্ৰভাৱিত কৰিবলৈ অহা নাই, মই ইয়াত তোমালোকক শিকাবলৈ আহিছোঁ আৰু শিকাইহে এৰিম। যিকোনো প্ৰকাৰে তুমি বতৰাটো বুজি ল'বা। এতিয়া আমি কথা ক'বলৈ আৰম্ভ কৰিছোঁ নিজৰ হৃদয়ৰ ভিন্ন ভিন্ন অৱস্থাৰ বিষয়ে। প্ৰথম হৃদয়ৰ অৱস্থা যাৰ বিষয়ে আমি কথা পাতিম, সেয়া হ'ল কঠোৰ হৃদয়। বাইবেলত কঠোৰ হৃদয়ৰ বিষয়ে বহুত লিখা আছে, ইব্ৰীবিলাকৰ প্ৰতিপত্ৰ 3:7-8। সেয়ে যিদৰে পবিত্ৰ আত্মাই কৈছে যে যদি আজি তুমি তাৰ শব্দ শুনা তেন্তে নিজৰ মনটো কঠোৰ নকৰিবা, যিদৰে খং উঠাৰ সময়ত ইজৰাইলত হৈছিলে আৰু পৰীক্ষাৰ দিনা জংঘলত হৈছিলে। যেতিয়া তুমি হৃদয় কঠোৰ কৰা, তুমি কেৱল সেয়াই শুনা যি শুনিব বিচাৰা আৰু সেয়া শুনিব নোখোজা যি ঈশ্বৰে ক'ব বিচাৰে। যেতিয়া তোমাৰ হৃদয় কঠোৰ হয় আৰু ঈশ্বৰৰ প্ৰতি সংবেদনশীল নহয়, আমি নিৰ্বাচিত কৰি শুনো, আমি আত্মাৰ পৰা শ্ৰৱণ শক্তিহীন হওঁ, তাৰপাছত আমি ঈশ্বৰে আমাৰ লগত কথা পতাটো বিচাৰোঁ আৰু তেওঁ আমাৰ লগত কথা পাতিলেহেঁতেন। কিন্তু আমি শুনিব নিবিচাৰোঁ তেওঁ যি ক'ব বিচাৰে। যেতিয়া তুমি হৃদয় কঠোৰভাৱে কৰা আৰু তোমাৰ কাৰণে সঁচাই কঠিন হয় শিশুৰ দৰে বিশ্বাস কৰিবলৈ আৰু ঈশ্বৰৰ বিশ্বাস কৰিবলৈ, এয়া বহুত গুৰুত্বপূৰ্ণ। এটা গান আছিলে, আমি গাইছিলোঁ, যিটো হ'ল ব্ৰেক মাই হাৰ্ট উইথ হোৱাট ব্ৰেকছ ইয়ৰ্ছ। মই জানো যে আমি ঈশ্বৰক আমাৰ হৃদয় কোমলকৈ গঢ়িবলৈ ক'ব লাগে। এই বিষয়ে মই বহুত চিন্তা কৰিছোঁ। মোৰ ধাৰণা মতে এয়া দুই প্ৰকাৰ হ'ব পাৰে আৰু তাৰে এটা প্ৰকাৰ আনটোতকৈ বেছি উপযুক্ত। যদি মই এটুকুৰা মাংসৰ টুকুৰা কোমল বনাবলৈ চেষ্টা কৰোঁ, মই এখন ডাঙৰ চুৰীৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু কিছু দেৰি প্ৰায় মোৰ মনত পৰি আছে, মই ইয়ালৈ এখন আনিব বিচাৰিছিলোঁ কিন্তু এইবোৰ ব্যৱস্থা কৰিবলৈ সময় নাপালোঁ। সেইকাৰণে মই বিচাৰোঁ তোমালোকে এয়া কল্পনা কৰা, মই নাজানো যদি মই ক'ব খুজিছোঁ, মই মোৰ মাক দেখিছিলোঁ যেতিয়া মই সৰু আছিলোঁ। বোধহয় তেওঁৰ হাতত মাংস কোমল কৰিব পৰা কোনো অন্য ব্যৱস্থা নাছিলে আৰু মাংসৰ টুকুৰা কিনিছিলে আৰু মাংসৰ ওপৰত গধুৰ চাৰিকোণীয়া ব্লেডেৰে তাৰ ওপৰত হেঁচা মাৰি মাৰি সেয়া কৰিছিলে। মোৰ মনত আছে যিয়ে বহুত ভাল টিক্কা বনায়, যি মই কেতিয়াবা খাইছিলোঁ, আৰু তেওঁ দিনটোত তাৰ হাৰত বহুতকেইটা লেপ দি থাকে। আৰু মই শিকিলোঁ যে যদি মই ঈশ্বৰৰ উপস্থিতিত সময় কটাওঁ, মোৰ হৃদয় কোমল হৈ থাকে। কাৰণ এনেকুৱা নহয় যে তুমি ঈশ্বৰৰ লগত আছা বহুত সময়লৈ আৰু তেওঁৰ দৰে নহ'বা। সেয়ে মই তেলৰ ব্যৱস্থাটো ভাল পাওঁ, কিন্তু যদি মানুহে ঈশ্বৰৰ লগত সময় নকটায়, সহজ নিয়মেৰে কাম নকৰে, ঈশ্বৰে তোমাক এনে পৰিস্থিতিলৈ লৈ যাব যে তাৰ পৰা বাহিৰ ওলাই তোমাৰ এনে লাগিব যে তুমি ডাঙৰ চুৰিখনেৰে গৈছা। কোনোবাই বুজি পাইছানে? ঠিক আছে, কিন্তু আমি ইয়াক নিশ্চিত কৰিব লাগে যে আমাৰ অন্তঃকৰণ আৰু আমাৰ মন হয় কোমল ঈশ্বৰৰ মৰমেৰে।